এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে: ব্যাপক উৎসাহ উদ্দীপনাৰে ৰাজ্যত ভোগৰ উৎসৱ ভোগালী বিহু পালন, অসূয়া অপ্ৰীতি নাশ কৰি সম্প্ৰীতিৰ কামনাৰে ৰাইজৰ মেজি জ্বলাই অগ্নিসেৱা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পশ্চিম কাৰ্বি আংলঙত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, বাগৰুম্বা দহো 2026ৰ বাবে সৰু হোজা ষ্টেডিয়ামত পূৰ্ণগতিত অনুশীলন অব্যাহত, গুৱাহাটীত 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফিক ক্ৰীড়াপ্ৰেমীৰ বিপুল আদৰণি, আৰু ৰাজকোটত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। নমস্কাৰ, সমূহ শ্ৰোতালৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই মই কুমাৰ দেৱী দাস। সমগ্ৰ ৰাজ্যতে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হৈছে। উৰুকাৰ নিশা প্ৰীতি ভোজ ভাতৰ পাছত আজি পুৱাতে ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি আশীষ লৈছে। ইয়াৰ পাছত অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠজনক সেৱা কৰাৰ লগতে কনিষ্ঠজনে আশীৰ্বাদ লৈছে। ভোগালী বিহু উদযাপনৰ সৈতে সংগতি ৰাখি নামঘৰ আৰু সত্ৰসমূহতো নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু উপলক্ষে কণী যুঁজৰ লগতে কণ কণ ল'ৰা ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ মাজত বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হৈছে। সমৃদ্ধি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰিছে। ইপিনে ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহুক কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দৰে সমৃদ্ধ তথা অসমীয়াৰ স্পন্দন বুলি অভিহিত কৰে। তেওঁ লগতে সকলোৰে জীৱন সুখ শান্তি আৰু প্ৰাচুৰ্যৰে ভৰি পৰাৰো কামনা কৰে। ৰাজ্যৰ অন্য স্থানৰ লগতে সত্ৰপীঠ মাজুলীতো আজি পুৱতি নিশা ৰাইজে মেজি জ্বলাই অগ্নিদেৱতাৰ সেৱা লয়। উজনি মাজুলীৰ শ্ৰীৰাম দেৱোত্তৰ গাঁৱৰ মিচিং ৰাইজে শ্ৰীৰাম দেৱোত্তৰ প্ৰাথমিক বিদ্যাৰ প্ৰাংগণত সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাতেই পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে মেজিত অগ্নিসংযোগ কৰে। দুটাকৈ মেজি সাজি পুৰুষ মেজিৰূপে প্ৰথমটো মেজি জ্বলাই অগ্নিদেৱতাৰ শলাগ লোৱা হয়। ইয়াৰ কিছু পাছতেই মহিলা মেজিটো জ্বলাই বছৰটোত একো অপায় অমংগল নহবলৈ পুনৰবাৰ অগ্নিদেৱতাৰ আশীৰ্বাদ লোৱা হয়। মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰিছে। সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে অসমবাসীলৈ বিহুৰ শুভেচ্ছা জনাই এইদৰে কয়।
অসমীয়া সংস্কৃতি বুলি ক'লে আমি বিহুৰ নাম উচ্চাৰণ কৰিবই লাগিব। বিহুৰ ব্যতিৰেকে এটা অসমীয়া জাতি কেতিয়াও বৰ্তি থাকিব নোৱাৰে। সেয়েহে জাতি গঠনৰ মাজত বিহুগীতাৰ এনে প্ৰক্ৰিয়া আছে য'ত প্ৰতি গোটেই জাতিটোৰ কেনেধৰণেৰে জীৱন গাথা হ'ব লাগে তাক প্ৰকাশান্বিত কৰি আছে। এই মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিৱসত আমাৰ মাজত যাতে সমন্বয় গঢ় লয়, যি সমন্বয়ে সমাজৰ মাজত থকা ভেদভাৱবিলাক দূৰ কৰে, তাৰ কাৰণে সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াই আমাক সমন্বয়টো সুদৃঢ় কৰি দিয়াৰ পিছত 33 কোটি দেৱতাৰ ভিতৰত আমি সাক্ষাৎ ৰূপত দৰ্শন কৰোঁ অগ্নি। সেই অগ্নিৰ ব্যতিৰেকে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেয়েহে অগ্নিৰ পূজনৰ প্ৰক্ৰিয়াৰে মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিৱসত সকলোৱে অগ্নি পূজনৰ এটা ব্যৱস্থা কৰি মেজিৰ পৰম্পৰা আমাৰ সংস্কৃতিৰ মাজত সোমাই আছে।
ডিব্ৰুগড় জিলাতো মাঘৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে অগ্নিদেৱতাৰ পূজা অৰ্চনা কৰা হয়। গাঁৱৰ ৰাইজে মেজিত জুই পুৱাই মাহ প্ৰসাদ খোৱাৰ লগতে ৰাজহুৱা সেৱা গ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন অঞ্চলত নিশাতে ভোজ ভাত খোৱা হ'ল যদিও আজি মটক জনগোষ্ঠীৰ প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী ৰাজহুৱা ভোজৰ আয়োজন কৰা হৈছে। কালি উৰুকাৰ নিশা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে মোহনবাৰীৰ মিৰিপথাৰ গাঁৱত উপস্থিত হৈ ৰাইজৰ সৈতে উৰুকাৰ ভোজত অংশগ্ৰহণ কৰে। গোৱালপাৰাতো ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। শিলডাঙা ইলোৱাপাৰাত আজি পুৱা মেজি জ্বলোৱাৰ পাছত দিনৰ ভাগলৈ বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বৰাক উপত্যকাৰ তিনিখন জিলাত আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। কাছাৰ জিলাত উৎসৱমুখৰ পৰিৱেশৰ মাজত আজি পুৱা মেজি জ্বলাই অগ্নিদেৱতাৰ সেৱা লোৱা হয়। জিলাবাসীয়ে ঘৰে ঘৰে প্ৰস্তুত কৰা পিঠা পনাৰে আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰিছে। বৰাকৰ উৎসৱমুখৰ পৰিৱেশটিৰ সবিশেষ বৰ্ণনাৰে এয়া আমাৰ শিলচৰ সংবাদদাতা আশী দাস।
বরাক উপত্যকার তিনি জেলাতো আজি মকর সংক্রান্তি বা পুহ সংক্রান্তি আর ভোগালী বিহু উপলক্ষে উৎসাহ উদ্দীপনা পরিলক্ষিত হয়েছে। কাছাৰ জেলার গাঁও চহরত সর্বত্র উৎসব মুখর পরিবেশ বিরাজ করেছে। কালি উড়ুকার নিশা মেজি ঘরত লগে ভাগে এখাজ খাই আজি পুয়া গা ধুই সেই মেজি ঘর জ্বলাই অগ্নি দেবতার আশীষ লয় রাইজে। আজির দিনটিতে বয়োজ্যেষ্ঠ লোকর পরাও আশীর্বাদ বিচরার রীতিনীতি আছে। পিছত ঘরে ঘরে প্রস্তুত করা বিভিন্ন ধরনের পিঠা পনা খাই আজি মকর সংক্রান্তি বা পুহ সংক্রান্তি আর ভোগালী বিহু উদযাপন করা হয়েছে।
ধুবুরীত ভোগালী বিহুগুলো আনন্দমুখর পরিবেশে বিরাজ করেছে। ঠায়ে ঠায়ে মেজি জ্বলার শ্রী শ্রী ধাম রামরাইকুটি সত্র, জিনকাটা সত্র আদি সত্র নামঘর সমূহ নাম কীর্তনের আয়োজন করা হয়েছে। ইপিনে বরপেটাত সত্রকেন্দ্রিক ব্যবস্থায় আজিরেপর মাঘ বিহু উদযাপন করা হয়েছে। পরম্পরা অনুসরি বরপেটার বৃহত্তর অঞ্চলত আজি গাতা রখা অর্থাৎ উড়ুকা পালন করা হব। কাইলৈ পুৱা বরপেটা সত্রর টুপর চোতালত মেজি পুওয়া হব। বরপেটা তথা কাষরিয়া আন সত্রসমূহতো আজিরেপর মাঘ বিহু উদযাপন করা হয়েছে। সর্ভোগর ঐতিহ্যমণ্ডিত গরখীয়া গোসাই থান আর হাউলির কালঝাড়র গোপাল আটা সত্রতো কেবাদিনা কার্যসূচীতে মাঘ বিহু পালন করা হয়েছে। এই দিনকাইটাত মেজিত অগ্নিসংযোগ, নাম প্রসঙ্গ, ধর্মালোচনা সভা আদি অনুষ্ঠিত হব। ন্যায়ালয়ের নির্দেশের প্রতি সম্মান জানায় হাজুর হয়গ্রীব মাধব মন্দির কর্তৃপক্ষে মাঘর দোমাহিত পরম্পরাগতভাবে অনুষ্ঠিত বুলবুলি চৰাই যুঁজ বাতিল করার সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে অসম সরকারে মহ আর বুলবুলি চৰাই যুঁজর অনুমতি প্রদান করে জারি করা অধিসূচনা বন্যপ্রাণী সুরক্ষা আইনের উলঙ্ঘন বলে গুয়াহাটী উচ্চ ন্যায়ালয়ে 2024 চনের 17 ডিসেম্বর রায় প্রদান করেছিল। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি বরাক উপত্যকার তিনটা বিধানসভা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা পুঁজির চেক বিতরণ করে। তেওঁ উত্তৰ করিমগঞ্জ বিধানসভা সমষ্টির 14,135 গৰাকী আত্মসহায়ক গোটর মহিলাক উদ্যমিতা পুঁজির 10,000 টাকাক চেক প্রদান করে। শ্রীভূমি জেলার ক্রীড়াসন্থা খেলপথত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী কয় যে মহিলাসকলক আর্থিকভাবে সবল করে রাজ্য তৃণমূল পর্যায়ের বিকাশ সুনিশ্চিত করবলে রাজ্য সরকার প্রতিশ্রুতিবদ্ধ। মহিলাসকলক এই ধনরাশির যথোচিত ব্যবহারে স্বাবলম্বনের পথ মুকলি করবল আহ্বান জানায়। ডক্টর শর্মা ইয়ার পিছত কাটিগড়া আর বরখলা বিধানসভা সমষ্টির আত্মসহায়ক গোটর মহিলাসকলক উদ্যমিতা আঁচনির অধীনত চেক প্রদান করে। কাটিগড়া বিধানসভা সমষ্টিত 18,578 গৰাকী মহিলাক 10,000 টাকাক প্রদান করা হয়। মুখ্যমন্ত্রী বরখলা সমষ্টির 19,756 গৰাকী উদ্যমী মহিলাকো চেক বিতরণ করে। ভাষণ প্রসঙ্গত মুখ্যমন্ত্রী ডক্টর শর্মায় এই আঁচনিয়ে মহিলাসকলক স্বাবলম্বী করে তোলার বিকশিত নতুন গড়াত নির্ণায়ক ভূমিকা গ্রহণ করব বলে প্রকাশ করে। উল্লেখযোগ্য যে এদিনের ভ্রমণসূচীৰে বরাক উপত্যকালৈ যোৱা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় ইয়ার পূর্বে কাছাৰ জিলাৰ শিলচৰত সদ্যপ্রয়াত প্রাক্তন কেন্দ্রীয় মন্ত্রী গোবিন্দ পুৰকাষ্টৰ বাসগৃহত উপস্থিত হয়ে পরিয়ালক সাক্ষাৎ করে। ডক্টর শর্মায় প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন করে শোকসন্তপ্ত পরিয়াললৈ সমবেদনা জ্ঞাপন করে। ইপিনে মুখ্যমন্ত্রী ডক্টর শর্মায় আজি পশ্চিম কার্বি আংলঙৰ বৈঠালাংছৰ আমৰি বিধানসভা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনির চেক বিতরণ করব। সমষ্টিটোৰ প্রায় 14,000 মহিলাক উদ্যমিতা পুঁজি রূপে 10,000 টাকা আগবঢ়োৱা হব। বৈঠালাংছৰ চেৰদিহুন আকলাম ক্ষেত্র দিনের 11 বজাত অনুষ্ঠিত হবলগীয়া এই কার্যসূচীত কার্বি স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য তুলিরাম ব্রহ্মং তথা ডিফু লোকসভা সমষ্টির সাংসদ অমর সিং টিসু উপস্থিত থাকার কথা। আপনাদের বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। বাতৰি পৰৱৰ্তী অংশ শুনোৱা হওক অংকুৰজ্যোতি শর্মাৰ পৰা।
অহা 17 জানুৱাৰীত প্রধানমন্ত্রী নরেন্দ্র মোদীর উপস্থিতিত গুৱাহাটীৰ সৰুসজাই অর্জুন ভোগেশ্বৰ বৰুৱা ক্রিয়া প্রকল্পত বাগৰুম্বা নৃত্য পরিবেশন করা হব। বাগৰুম্বা দহো 2026 শীর্ষক এই পরিবেশনে বিহু আর জুমৈ বিনন্দিনীর পাছত বড়োসকলের বাগৰুম্বা নৃত্য বিশ্ব দরবারত তুলি ধরব বলে রাজ্য সরকারে আশা প্রকাশ করেছে। 8,000ৰো অধিক শিল্পী এই লোকনৃত্য পরিবেশনত অংশগ্রহণ করব। সৰুসজাই অর্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠানের অনুশীলন কার্যসূচী পূর্ণগতিত চলি আছে। উল্লেখযোগ্য যে এই অনুষ্ঠান উপভোগ করবলে আগ্রহীসকলে নিজের এখন বৈধ পরিচয়পত্র জমা দি অর্জুন ভোগেশ্বৰ বৰুৱা ক্রিয়া প্রকল্প, পাঞ্জাবাড়ী শ্রীমন্ত শঙ্করদেব কলাক্ষেত্র অথবা আমবাড়ী রবীন্দ্র ভবনের সাংস্কৃতিক সঞ্চালকালয় কার্যালয়ের পৰা প্রবেশপত্র সংগ্রহ করব পাৰিব। পদ্মশ্রী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক সাহিত্য সভার প্রাক্তন সভাপতি ৰংবং টেৰাঙৰ 89 সংখ্যক জন্মদিন উপলক্ষে কালি ডিফুত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। ডিফু সাহিত্য সভার উদ্যোগত আয়োজিত কার্যসূচীত ভালেসংখ্যক লোকে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সাকুস্বৰূপ রংমিলির হাহির স্রষ্টা রংবং টেরাঙর জন্মদিন উপলক্ষে শুভেচ্ছা জানায়। জিলা আয়ুক্ত বিশিষ্ট গল্পকার আরণ্য শইকীয়া জন্মদিনত সাহিত্যিকগৰাকীক সাক্ষাৎ করে সুস্বাস্থ্য কামনা করে। 2026 বর্ষের ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতার ট্রফি কালি গুৱাহাটীলৈ অনা হয়। এই ট্রফিক রাজ্য সরকারের ক্রীড়া বিভাগের উদ্যোগত লোককৃষ্টি সংস্কৃতির প্রদর্শনের আদরণি জানা হয়। পুয়ার ভাগত বিমানবন্দরের এই ট্রফি সৰুসজাই ষ্টেডিয়ামলৈ আর বিয়লির ভাগত বর্ষাপাড়াস্থিত এ চি এ ষ্টেডিয়ামলৈ নিয়া হয়। এই কাৰ্যসূচীত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰুচা, প্ৰাক্তন বিশ্বকাপ বিজয়ী তথা ফিফাৰ প্ৰতিনিধি গিলবাৰ্টো দা চিলভা উপস্থিত থাকে। বিশ্বকাপ ফুটবলৰ ট্ৰফীৰ আগমন উপলক্ষে এটি সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ঋতু ৰিবা, শংকুৰাজ, অনুভৱ জৈন, অনুষ্কা মাস্কিয়ে অংশগ্ৰহণ কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰাজকোটৰ নিৰঞ্জন শাহ ষ্টেডিয়ামত দিনৰ ডেৰ বজাত অনুষ্ঠিত হ'ব। যোৱা দেওবাৰে বডোদৰাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডক 4 উইকেটত পৰাস্ত কৰি ভাৰতে শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ পৰৱৰ্তী তথা চূড়ান্ত খেলখন অহা দেওবাৰে ইন্দোৰত অনুষ্ঠিত হ'ব। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা নবী মুম্বাইত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়ান্টছক 7 উইকেটত পৰাস্ত কৰে। ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত খেলখনত দলটোৱে 193 ৰাণৰ বিজয় লক্ষ্য 19 অভাৰত আৰু 2টা বলত 3টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে সৰ্বাধিক 71 ৰাণ কৰে। কৌৰলৈ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি গুজৰাটে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 192 ৰাণ সংগ্ৰহ কৰিছিল। জৰ্জিয়া ৱেৰহামে সৰ্বাধিক 43 ৰাণ কৰি আউট নোহোৱা গৈ থাকে। এতিয়া বাতৰি পৰৱৰ্তী অংশ শুনক কুমাৰ ডেভিড দাসৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে সকলো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যনক নিজৰ নিজৰ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পৰ্টছ সম্পৰ্কীয় উৎসৰ্গিত সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে কয় যে এই সমিতিসমূহৰ গঠনে দেশৰ বিশ্বব্যাপী ক্ৰীড়া সংযোগ আৰু ক্ৰীড়া কূটনীতি শক্তিশালী কৰিব আৰু একে সময়তে আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংগতি ৰাখি ক্ৰীড়াৰ থলুৱা সামৰ্থক উৎসাহ যোগাব। সমিতিখনত ফেডাৰেশ্যনৰ জ্যেষ্ঠ সদস্য, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্ৰশিক্ষক, গোলকীয় ক্ৰীড়া প্ৰশাসন আৰু কূটনীতিৰ অভিজ্ঞ ব্যক্তিসকল থাকিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলি পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কেতবোৰ ঠাইত কুঁৱলি পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ব্যাপক উৎসাহ উদ্দীপনাৰে ৰাজ্যত ভোগৰ উৎসৱ ভোগালী বিহু পালন, অসূয়া অপ্ৰীতি নাশ কৰি সম্প্ৰীতিৰ কামনাৰে ৰাইজৰ মেজি জ্বলাই অগ্নি সেৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পশ্চিম কাৰ্বি আংলঙত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। বাগৰুম্বা দহু 2026ৰ বাবে সৰুসজে ষ্টেডিয়ামত পূৰ্ণগতিত অনুশীলন অব্যাহত। গুৱাহাটী 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফিক ক্ৰীড়াপ্ৰেমীৰ বিপুল আদৰণি। আৰু ৰাজকোটত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই। ঘণ্টে পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।